আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শিৱসাগৰ নাট্য মন্দিৰৰ নৱনিৰ্মিত ভৱন উদ্বোধন, জিলাখনৰ কেইবা ঠাইতো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ, মণিপুৰত ৰাষ্ট্ৰপতি শাসন প্ৰত্যাহাৰ, বিজেপি নেতা য়ুমনাম খেমচান সিঙৰ ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বিশ্ব কৰ্কট দিৱস পালন আৰু ধেমাজি জিলাত অনুষ্ঠিত 79 সংখ্যক ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ কাইলৈ ছেমি ফাইনেল। শিৱসাগৰ জিলাৰ ঐতিহাসিক তলাতল ঘৰ প্ৰাংগণত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে। এই অনুষ্ঠানত 34,711 মহিলাক চেক বিতৰণ কৰা হয়। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকল স্বাৱলম্বী হৈ পৰিয়ালক সকাহ দিছে বুলি মন্তব্য কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰত 2,24,00,000 ব্যয়সাপেক্ষ নৱনিৰ্মিত নাট্য মন্দিৰ উদ্বোধন কৰে। এই নাট্য মন্দিৰে অঞ্চলটোৰ সাংস্কৃতিক পৰিমণ্ডল সমৃদ্ধ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। ডঃ শৰ্মাই আজি বিয়লিৰ জিলাখনৰ সোণাৰী খেলপথাৰত আত্মসহায়ক গোটৰ সদস্যসকলক মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে। এই অনুষ্ঠানত সোণাৰী সমষ্টিৰ 28,296 মহিলাক চেক বিতৰণ কৰে। মুখ্যমন্ত্ৰীয়ে সমষ্টিটোৰ সামগ্ৰী বিকাশৰ বাবে 99 কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত এইদৰে কয়।
আজি আমাৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ হ'ল। ধোদৰআলিকে ধৰি কেইবাটাও উন্নয়নমূলক কামৰ শুভ উদ্বোধন আৰু আধাৰশিলা হ'ল। আৰু অহাকালি মই পুনৰ নাজিৰাত আহিম, নাজিৰাত আকৌ মিটিং আছে কালি। সোণাৰী সমষ্টিত কেইবাগৰাকীও আমাৰ নেতাই টিকট খুজিছে বা বহুতে আগ্ৰহো কৰিছে, টিকটটো এটাই, গতিকে ভাবি চিন্তি দিব লাগিব। আজি কনফাৰ্ম নহ'ব, কিহৰ কাৰণে এটা প্ৰক্ৰিয়া আছে য'ত এজনে কেণ্ডিডেট তাতটো ক'ব পাৰি। 50টা সমষ্টি আছে য'ত আমাৰ মোটামুটি এজন কেণ্ডিডেট, কিন্তু য'ত কেণ্ডিডেট বেছি আছে তাত আমাৰ নিয়মটো হ'ল সোণাৰীত এটা মতামত ল'ব এজন অবজাৰ্ভাৰ আহিব, তাৰপিছত জিলাত যাব, জিলাৰ পৰা ৰাজ্যিক নিৰ্বাচনীত যাব, তাৰ পৰা পাৰ্লিয়ামেণ্টাৰী বৰ্ডলৈকে যাব। ই এটা অলপ দীঘলীয়া প্ৰক্ৰিয়া, কিন্তু য'ত এজনে আছে তাত ইমান অসুবিধা নাই।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ মণিপুৰত ৰাষ্ট্ৰপতি শাসন প্ৰত্যাহাৰ কৰিছে। ৰাজ্যখনত যোৱা বছৰ 13 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল। গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত ৰাজপত্ৰিত অধিসূচনা জাৰি কৰিছে। অধিসূচনাখনত ৰাষ্ট্ৰপতি মুৰ্মুৱে যোৱা বছৰ সংবিধানৰ 356 নম্বৰ অনুচ্ছেদৰ অধীনত জাৰি কৰা ৰাষ্ট্ৰপতিৰ শাসন ওৰপৰা বুলি উল্লেখ কৰা হৈছে। বিজেপি নেতা য়ুমনাম খেমচান সিঙে আজি সন্ধিয়া লোকভৱনত মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। য়ুমনাম খেমচান সিঙক কালি বিজেপি বিধায়িনী দলৰ নেতা হিচাপে সৰ্বসন্মতিক্ৰমে বাছনি কৰা হয়। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰাৰ পাছত যোৱা বছৰ ফেব্ৰুৱাৰীৰ পৰাই মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ হৈ আছে। আজি বিশ্ব কৰ্কট দিৱস। কৰ্কট ৰোগ সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লগতে এই ৰোগত আক্ৰান্তসকলৰ সহনশীলতা বৃদ্ধি তথা ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ৰোগীৰ পৰিয়ালৰ সহযোগিতাৰ প্ৰতি সন্মান জনাই প্ৰতিবছৰে 4 ফেব্ৰুৱাৰীত এই দিৱস পালন কৰা হয়। এই বছৰৰ বিশ্ব কৰ্কট ৰোগ দিৱসৰ মূল বিষয় হৈছে ইউনাইটেড বাই ইউনিক। এই দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন চিকিৎসালয় প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশ্ব কৰ্কট ৰোগ দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত কৰ্কট ৰোগৰ আগতীয়া নিৰীক্ষণ, চিনাক্তকৰণ আৰু চিকিৎসাক অগ্ৰাধিকাৰ দিয়াৰ সংকল্প গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনাইছে। ৰাজ্য চৰকাৰে কৰ্কট ৰোগৰ চিকিৎসা আৰ্হিৰ জৰিয়তে সমগ্ৰ অসমত উন্নত প্ৰযুক্তি, আগতীয়াকৈ ৰোগ চিনাক্তকৰণৰ আৰু সুলভ চিকিৎসা প্ৰদানৰ বাবে স্বাস্থ্যখণ্ডক বিকশাই তোলাৰ বাবে নিৰন্তৰ প্ৰয়াস চলাই আহিছে বুলি তেওঁ প্ৰকাশ কৰে। ধেমাজি জিলা স্বাস্থ্য বিভাগে আজি কৰ্কট দিৱস উপলক্ষে সজাগতামূলক সমদল উলিওৱাৰ লগতে এখন সজাগতামূলক সভা অনুষ্ঠিত কৰে। ধেমাজি নাৰ্ছিং স্কুলৰ ছাত্ৰসকলে আয়োজন কৰা এই সমদলত জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰা, অতিৰিক্ত আয়ুক্ত ৰশ্মি প্ৰতাপ, যুটীয় স্বাস্থ্য সেৱা সঞ্চালক ডঃ জগত মোহন প্ৰসাদ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যসভাত আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণৰ সন্দৰ্ভসূচক প্ৰস্তাৱ সন্দৰ্ভত পুনৰ আলোচনা অনুষ্ঠিত হয়। আলোচনাত ভাগ লৈ কেন্দ্ৰীয় মন্ত্ৰী তথা উচ্চ সদনৰ নেতা জে পি নাড্ডাই কয় যে ৰাষ্ট্ৰপতিৰ ভাষণত দেশৰ বিকাশ গাথা সুন্দৰভাৱে স্পষ্ট হৈছে আৰু এয়া সঁচাকৈ প্ৰেৰণাদায়ক। তেওঁ কয় যে ৰাষ্ট্ৰপতিৰ ভাষণত অমৃতকালৰ ভাৱনা আৰু মোদী চৰকাৰৰ সাফল্য প্ৰতিফলিত হৈছে। শ্ৰীনাড্ডাই কয় যে এসময়ত বিশ্বৰ আটাইতকৈ দুৰ্বল পাঁচটা অৰ্থব্যৱস্থাৰ অন্যতম ৰূপে গণ্য কৰা ভাৰত সম্প্ৰতি বিশ্বৰ সবাতোকৈ দ্ৰুত বিকাশশীল অৰ্থব্যৱস্থাৰ দিশৰূপে পৰিগণিত হৈছে। চৰকাৰে সংস্কাৰ, প্ৰদৰ্শন আৰু পৰিৱৰ্তনৰ দৃষ্টিভংগীৰে কাম কৰি আহিছে বুলি তেওঁ মন্তব্য কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰপতিয়ে শতিকা শতিকা পুৰণি সংস্কৃতি আৰু পৰম্পৰাৰ বিষয়ে উল্লেখ কৰিছে আৰু 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ লক্ষ্যৰ দিশে অগ্ৰসৰ হোৱাত গুৰুত্ব আৰোপ কৰিছে। ৰাজ্যসভাত বিৰোধী পক্ষৰ নেতা মল্লিকাৰ্জুন খাৰ্গেই আলোচনাত ভাগ লৈ মোদী চৰকাৰৰ শাসনকালত সামাজিক ন্যায় আৰু সম্প্ৰীতিৰ এনাজৰি বিনষ্ট হোৱা বুলি অভিযোগ তোলে। মহিলাসকল বিজেপিৰ বাবে অকল ভোট বেংক হোৱা বুলি তেওঁ মন্তব্য কৰে। ধেমাজি জিলা যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ কাৰ্যালয়ত আজি জিলাখনত চলি থকা কুষ্ঠৰোগ সজাগতা সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰা হয়। যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ জগতমোহন প্ৰসাদে কয় যে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলাতো যোৱা 30 জানুৱাৰীৰ পৰা অহা 13 ফেব্ৰুৱাৰীলৈকে স্পৰ্শ কুষ্ঠৰোগ সজাগতা অভিযান ৰূপায়ণ কৰা হৈছে। এই উদ্দেশ্যেৰে জিলাখনৰ সকলোবোৰ আয়ুষ্মান স্বাস্থ্য মন্দিৰ আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত গাঁওসভাৰ আয়োজন কৰা হৈছে। ইতিমধ্যে এই অভিযানৰ জৰিয়তে জিলাখনত 12 গৰাকী ৰোগী চিনাক্ত কৰা হৈছে বুলি ডাঃ প্ৰসাদে জানিবলৈ দিয়ে। জিলাখনৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ কাৰ্যালয়ত অহা 16 ফেব্ৰুৱাৰীৰ পৰা 1 মাৰ্চলৈ কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান চলিব বুলি তেওঁ কয়।
আমাৰ ধেমাজি জিলাৰ প্ৰত্যেকটো আয়ুষ্মান মন্দিৰ চাব চেণ্টাৰত গাঁও সভাৰ আয়োজন কৰা হৈছে, যাৰ জৰিয়তে কুষ্ঠৰোগৰ বিষয়ে সমাজক সজাগ কৰিবলৈ চেষ্টা কৰা হৈছে। সজাগতাৰ মূল কথাবোৰ হ'ল এনেধৰণৰ, কুষ্ঠৰোগ এবিধ বীজাণুৰ দ্বাৰা সংক্ৰমিত হোৱা ৰোগ। এই ৰোগ কোনো অভিশাপ বা পাপৰ ফলত নহয়। সাধাৰণতে কুষ্ঠৰোগ হ'লে ছালত এটা চেতনাবিহীন দাগ আৰম্ভ হয়। মুখ, কাণ বা শৰীৰৰ যিকোনো অংগত হোৱা তেমোনা এই ৰোগৰ লক্ষণ হ'ব পাৰে। এই ৰোগৰ হাত ভৰিৰ জিনজিননি বা অৱস অৱস ভাল লাগিব পাৰে। এই ৰোগৰ হাত ভৰিৰ আঙুলি বেকা বা কোঙা হ'ব পাৰে। ভৰিৰ তলত বিষহীন ঘাঁহ হ'ব পাৰে, যিটো ঘাঁহ হ'ব সেইটো নিবিষাব পাৰে, ভৰিৰ তলত হ'ব। হাতৰ দুৰ্বলতাৰ বাবে বস্তু কঢ়িয়াওতে হাতৰ পৰা পৰি যাব পাৰে। হাত ভৰিৰ আঙুলিবিলাক ছিঙি যায় কাৰণে এইটো ক্ষয়ৰোগ বুলি কোৱা অসমীয়াত। এই ৰোগৰ সম্পূৰ্ণ চিকিৎসা আছে। এইটো চিকিৎসা যদি ভালকে কৰা হয়, ছমাহৰ পৰা 18 মাহৰ পৰ্যন্ত চিকিৎসা কৰিলে ই সম্পূৰ্ণ ভাল হয়। আৰম্ভণি অৱস্থাত ৰোগৰ যদি চিনাক্ত কৰিব পৰা যায় তেতিয়াহ'লে সেই অংগক্ষুত নহয়। আৰু কুষ্ঠৰোগ হৈছে হাত মিলালে বা একেলগে খালে বা একেলগে থাকিলে স্পৰ্শ কৰিলে এই ৰোগ বিয়পি নাযায়। সকলো চৰকাৰী স্বাস্থ্য কেন্দ্ৰত কুষ্ঠৰোগৰ বিনামূলীয়া চিকিৎসা উপলব্ধ আছে।
অসমৰ ধেমাজি জিলাৰ চিলাপথাৰ আৰু ঢকুৱাখানাত অনুষ্ঠিত 79 সংখ্যক ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেল খেল দুখন কাইলৈ অনুষ্ঠিত হ'ব। চিলাপথাৰৰ দিনৰ 11 বজাত আৰম্ভ হ'বলগীয়া প্ৰথমখন খেলত যোৱাবাৰৰ বিজিত কেৰালা দল পাঞ্জাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনখন খেল দিনৰ 1:30 বজাৰ পৰা ৰেলৱে আৰু ছাৰ্ভিচৰ মাজত ঢকুৱাখানাৰ বিচুৰাম দলে ক্ৰীড়াক্ষেত্ৰত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত পাঞ্জাব দলটো 8 বাৰকৈ চূড়ান্ত বিজয়ী আৰু বিজিত দল হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে কেৰালা দলে 7 বাৰ বিজয়ী আৰু 9 বাৰ বিজিতৰ সন্মান লাভ কৰিছে। একেদৰে ছাৰ্ভিচেছ দলটো 7 বাৰ বিজয়ী, 5 বাৰ বিজিত আৰু ৰেলৱে দলে 3 বাৰ বিজয়ী আৰু 6 বাৰ বিজিত হোৱাৰ সন্মান অৰ্জন কৰিছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শিৱসাগৰ নাট্য মন্দিৰৰ নৱনিৰ্মিত ভৱন উদ্বোধন। জিলাখনৰ কেইবা ঠাইতো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ। মণিপুৰত ৰাষ্ট্ৰপতি শাসন প্ৰত্যাহাৰ। বিজেপি নেতা য়ুমনাম খেমচান সিঙৰ ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বিশ্ব কৰ্কট দিৱস পালন। আৰু ধেমাজি জিলাত অনুষ্ঠিত 79 সংখ্যক ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ কাইলৈ ছেমি ফাইনেল। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।